গণনা পুস্তক 11 অধ্যায়। টবিয়েৰাত আৰু কিপবুত হতাবাদ কৰা লোকসকলৰ বগলকনি। পাছত লোকসকলে জিহুৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে। তাকে শুনি জিহুৱাৰ ক্ৰোধ জ্বলি উঠিল। তাতে তেওঁলোকৰ বিৰুদ্ধে জিহুৱাৰ ক্ৰোধাগ্নি জ্বলি উঠিল। চাউনিৰ শেষ ভাগত লোকসকলক গ্ৰাস কৰিবলৈ ধৰিলে। এইকাৰণে লোকসকলে মুচিৰ গুৰিত কাটৰুক্তি কৰিলে। তাতে মুচিয়ে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰাত সেই অগ্নি নুমাল। তেতিয়া সেই ঠাইৰ নাম টবিয়েৰা দাহ ৰখা হ'ল, কিয়নো জিহুৱাৰ অগ্নিয়ে তেওঁলোকৰ বিৰুদ্ধে দাহ কৰিছিল। তাৰ পাছত তেওঁলোকৰ মাজত থকা মিশ্ৰিত লোকসকলে খকুৱা স্বভাৱ কৰিবলৈ ধৰিলে আৰু ইজৰাইলৰ সন্তানসকলে পুনৰাই কান্দি কান্দি ক'লে, আমাক মঙ খাবলৈ কোনে দিব? আমি মিছৰ দেশত বিনামূল্যে যি যি মাছ খাইছিলোঁ আৰু তিয়ঁহ খৰমুজা পৰু পিঁয়াজ আৰু নহৰুলৈ মনত পৰে, আৰু এতিয়া আমাৰ প্ৰাণ শুকাল। আমাৰ আগত এই মান্নাৰ বাহিৰে আৰু একোৱেই নাই। সেই মান্না ধনিয়া গুটিৰ নিচিনা আৰু তাৰ বৰণ গুট গুলুৰ বৰণৰ নিচিনা আছিল। লোকসকলে ইফালে সিফালে ফুৰি তাক চপাই আৰু জাতত পিহি বা খপবলি খুন্দি গুড়ি কৰি টৌত সিজায় আৰু তাৰ দ্বাৰাই পিঠা বনায়। তাৰ আচ্ছাদ তেলেৰে যুগুত কৰা সুস্বাদু আহাৰৰ আচ্ছাদৰ নিচিনা আছিল। ৰাতি চাউনিৰ ওপৰত নিয়ৰ পৰা সময়ত নিয়ৰৰ লগত সেই মান্না পৰি থাকে। পাছে মুচিয়ে লোকসকলৰ গোষ্ঠী অনুসাৰে নিজ নিজ তম্বুৰ দুৱাৰৰ ওচৰত প্ৰতিজনে কান্দি থকা শুনিলে। তেতিয়া জিহুৱাৰ ক্ৰোধ অতিশয়ৰূপে জ্বলি উঠিল আৰু মুচিয়েও অসন্তোষ পালে। পাছে মুচিয়ে জিহুৱাক জনালে, তুমি কি কাৰণে তোমাৰ দাসক ইমান ক্লেগ দিছা? কি কাৰণে বা মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পোৱা নাই? তুমি এই সকলো লোকৰ ভাৰ মোৰ ওপৰত দিছা। মই জানো এই সকলো লোকক গৰ্ভধাৰণ কৰিলোঁ বা এই সকলো লোকক প্ৰসৱ কৰিলোঁ, যে তুমি এওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত যি দেশ দিবলৈ প্ৰতিজ্ঞা কৰিছিলা সেই দেশলৈ গাখীৰ খোৱা কেঁচুৱাক পালন কৰোঁতা বাপেকৰ দৰে তেওঁলোকক বুকুত বান্ধি নিবলৈ মোক আজ্ঞা দিছা। এই সকলো লোকক দিবৰ বাবে মই ক'ত মাংস পাম? কিয়নো এওঁলোক সকলোৱে মূৰ গুৰিত কান্দি কৈছে, আমাক মাংস দিয়া, আমি খাওঁ। এই আটাই লোকৰ ভাৰ মই অকলেই বব নোৱাৰোঁ, কিয়নো সেয়ে মোৰ শক্তিতকৈও গধুৰ। তুমি যদি মোলৈ এনে ব্যৱহাৰ কৰা তেন্তে মই বিনয় কৰিছোঁ, মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ তেন্তে এতিয়া মোক একেবাৰে মাৰা আৰু মোৰ দুৰ্গতি মোক দেখিবলৈ নিদিবা। তেতিয়া জিহুৱাই মুচিক ক'লে, তুমি লোকসকলৰ মাজত যিসকলক বৃদ্ধ আৰু লোকসকলৰ অধ্যক্ষ বুলি জানা ইজৰাইলৰ এনে সত্তৰজন বৃদ্ধ লোকক চপাই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰলৈ লৈ আহা। তেওঁলোকে তোমাৰ লগত সেই ঠাইত থিয় হওক। পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ'ম আৰু তোমাত যি আত্মা আছে তাৰ কিছুলৈ তেওঁলোকত ৰাখিম। তাতে তুমি যেন অকলেই লোকসকলৰ ভাৰ নুবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ বব। আৰু তুমি লোকসকলক কোৱা, তোমালোকে কালিৰ বাবে নিজক পবিত্ৰ কৰা, জিহুৱা যে আহিব নিজকে যুগুত কৰা, তেতিয়া তোমালোকে মাংস খাবলৈ পাবা, কিয়নো তোমালোকে কান্দি কান্দি কৈছিলা, আমাক মাংস খাবলৈ কোনে দিব? কিয়নো মিছৰ দেশত আমাৰ ভাল আছিল, এই হেতুকে জিহুৱাই তোমালোকক মাংস দিব আৰু তোমালোকে খাবলৈ পাবা। তোমালোকে এদিন বা দুদিন বা পাঁচদিন বা দহদিন বা ২০ দিন যে তাক খাবা এনে নহয়, সম্পূৰ্ণ এমাহলৈকে খাবা। যেতিয়ালৈকে সেয়ে তোমালোকৰ নাকেদি নোলায় আৰু ঘিণ লগা নহয় তেতিয়ালৈকে তাক খাবা, কিয়নো তোমালোকে তোমালোকৰ মাজত থকা জিহুৱাক অগ্ৰাহ্য কৰি তেওঁৰ আগত কান্দি কান্দি এই কথা কৈছিলা যে আমি কিয় মিছৰ দেশৰ পৰা বাহিৰ হৈ আহিলো। তেতিয়া মুচিয়ে ক'লে, যি লোকসকলৰ মাজত আছো তেওঁলোক 600,000 পদাৰ্থিক, তথাপি তুমি কৈছা সম্পূৰ্ণ এমাহ খাবৰ বাবে মই তেওঁলোকক মঙহ দিম। তেওঁলোকক আটাই মেৰ, ছাগলী আৰু গৰুৰ জাক মাৰিব লাগেনে? নাইবা তেওঁলোকক প্ৰয়োজন হোৱাকৈ সাগৰৰ আটাই মাছ গোটাব লাগেনে? তেতিয়া জিহুৱাই মুচিক ক'লে, জিহুৱাৰ হাত জানো চুটি হ'ল, তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ'বনে নহ'ব তাক তুমি এতিয়া দেখিবলৈ পাবা। তেতিয়া মুচিয়ে বাহিৰলৈ গৈ জিহুৱাৰ বাক্য লোকসকলক ক'লে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলৰ মাজৰ সতৌজনক গোটাই তম্বুৰ চাৰিওফালে থিয় কৰিলে। তাতে জিহুৱাই মেঘত নামি তেওঁক কথা ক'লে আৰু যি আত্মা মুচিত আছিল তাৰ কিছুলৈ সেই সতৌজন বৃদ্ধ লোকত ৰাখিলে। তাতে সেই আত্মা তেওঁলোকত থকাত তেওঁলোকে ভাৱবাণী প্ৰচাৰ কৰিলে, কিন্তু তাৰ পাছত আৰু নকৰিলে। কিন্তু দুজন মানুহ চাউনীত থাকিল, এজনৰ নাম ইলদত, আনজনৰ নাম মেদত। এই দুজনতো আত্মা থাকিল, তেওঁলোকৰ নাম বহীত নাম লিখা লোকসকলৰ মাজত আছিল হয়, কিন্তু ওলাই তম্বুৰ ওচৰলৈ যোৱা নাছিল। যিয়ে নহওক লাগে, কিন্তু তেওঁলোকে চাউনীত ভাৱবাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। তাতে এজন ডেকা মানুহে লৰি গৈ মুচিক ক'লে, ইলদত আৰু মেদদদে চাউনীত ভাৱবাণী প্ৰচাৰ কৰিছে। তেতিয়া মুচিৰ পৰিচাৰক তেওঁৰ মনোনীত লোক নুনৰ পুত্ৰ জিহুচুৱাই উত্তৰ দি ক'লে, হে মোৰ প্ৰভু মুচি, তেওঁলোকক নিক্ষেপ কৰক। তাতে মুচিয়ে তেওঁক ক'লে, তুমি মোৰ পক্ষ হৈ ইচ্ছা কৰিছানে? জিহুৱাই আটাই লোক ভাৱবাণী হোৱা হ'লে আৰু জিহুৱাই তেওঁলোকৰ ওপৰত নিজ আত্মা থাকিবলৈ দিয়া হ'লে মই কেনে সন্তোষ পালোহেঁতেন। পাছত মুচি আৰু ইজৰাইলৰ বৃদ্ধসকল চাউনীলৈ গ'ল। পাছত জিহুৱাৰ ওচৰৰ পৰা বায়ু ওলাই সমুদ্ৰৰ পৰা ইমান বতাহ চৰাই আনি চাউনীৰ ওপৰত পেলালে যে চাউনীৰ চাৰিওফালে ইকাষে সিকাষে এদিনৰ বাটলৈকে সেইবোৰ দুহাত ওখ হৈ মাটিৰ ওপৰত পৰিল। তাতে তেওঁলোকে সেই উৰে দিন, উৰে ৰাতি আৰু পিছদিনাও গোটেই দিন উঠি সেই বতা চৰাইবোৰ গোটালে। তেওঁলোকৰ মাজত যেয়ে সকলোতকৈ তাকৰকৈ গোটালে তাৰো 10 হোমৰ আছিল। পাছত তেওঁলোকৰ চাউনীৰ চাৰিওফালে নিজৰ বাবে তাক শুকাবলৈ মেলি দিলে। কিন্তু তেওঁলোকে দুই দাঁতৰ মাজত মঙ কামোৰ মাৰি ধৰোঁতেই চুবুৰাৰ আগেৰে লোকসকললৈ জিহুৱাৰ ক্ৰোধ জ্বলি উঠিল। তাতে জিহুৱাই লোকসকলক অতিক্ষয় মহামাৰীৰ দ্বাৰাই আঘাত কৰিলে আৰু সেই ঠাইৰ নাম কিবুত হতা বা ফকুৱা স্বভাৱৰ লোকসকলৰ মৈদান ৰখা হ'ল, কিয়নো সেই ঠাইত তেওঁলোকে খকুৰা স্বভাৱৰ লোকবোৰক মৈদাম দিলে। পাছত লোকসকলে কিবুত হতাবাৰ পৰা হছেৰুটলৈ যাত্ৰা কৰি সেই ঠাইতে থাকিল।